বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে চৰকাৰে 2025-26 চনৰ ভিতৰত দেশৰ বিত্তীয় ঘাটি 4.5% হ্ৰাস কৰিব। কেৰালাৰ ৱায়নাড জিলাত হোৱা ভূমিস্খলনৰ ঘটনাত নিহত লোকৰ সংখ্যা 93 বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত 11 কোটিৰো অধিক খেতিয়কক 3,24,000 কোটিৰো অধিক টকা প্ৰদান কৰা হৈছে আৰু ভাৰতৰ মনোজ হোছাই আৰু সৌৰভজিত সিঙে পেৰিছ অলিম্পিকত 10 মিটাৰ এয়াৰ পিষ্টলৰ মিক্স শাখাৰ দলীয় শিতানত দেশৰ হকে দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে চৰকাৰে 2025-26 চনৰ ভিতৰত দেশৰ বিত্তীয় ঘাটি 4.5% হ্ৰাস কৰিব। লোকসভাত আজি 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত কোভিডৰ পাছত সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰূপে পৰিগণিত হৈছে। ভাৰতবৰ্ষক 2047 চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে সকলোৱে একেলগে কাম কৰা উচিত বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কোভিড মহামাৰীৰ পাছতো ভাৰতীয় অৰ্থব্যৱস্থা উজ্জ্বল স্থানৰ দৰে জিলিকি উঠিছে। মন্ত্ৰীগৰাকীয়ে বিগত 3 বছৰত ভাৰতে বিশ্বৰ সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰূপে মৰ্যাদা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দেশৰ নাগৰিক, মধ্যবিত্ত, উদ্যমী, খেতিয়ক, উপান্ত শ্ৰেণীৰ শ্ৰমিক আৰু ব্যৱসায়ীসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদৰ্শী নেতৃত্ব অবিহনে এয়া সম্ভৱ নহলহেঁতেন। ইয়াৰ পূৰ্বে লোকসভাত বাজেট সম্পৰ্কীয় আলোচনাত অংশ লৈ বিজেপিৰ দেৱেন্দ্ৰ সিঙে কয় যে এই বাজেটে দেশক সৰ্বাম্মক বিকাশৰ দিশে আগুৱাই নিব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ কৃষকসকলৰ কল্যাণৰ বাবে দায়বদ্ধ আৰু বাজেটত কৃষিখণ্ডৰ উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। তেওঁ কয় যে সমগ্ৰ দেশত প্ৰাকৃতিক কৃষিকাৰ্যক উৎসাহিত কৰাৰ ক্ষেত্ৰত এই বাজেটে বিশেষ ভূমিকা পালন কৰিব। তদুপৰি কৰ্মসংস্থাপন সৃষ্টিৰ বাবেও বাজেটত ভালেমান পদক্ষেপৰ কথা ঘোষণা কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ বিপৰীতে সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱে এইবাৰৰ বাজেটখন কৰ্মসংস্থাপনহীনতা আৰু গ্ৰামাঞ্চলৰ উন্নয়নৰ প্ৰসংগত নীৰৱ বুলি কব পাৰি বুলি উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ প্ৰদেশৰ বাবে কোনো প্ৰকল্পৰ কথা বাজেটত ঘোষণা কৰা হোৱা নাই। ইপিনে CPIMৰ সাংসদ অমৰা ৰামে বাজেটখনক কৃষক, সৈনিক, মহিলা আৰু দৰিদ্ৰসকলৰ বাবে বিশেষ কোনো সুবিধা ৰখা নাই বুলি অভিযোগ তোলে। LJPৰ ৰামবিলাসৰ ৰাজেশ বাৰ্মাই ইয়াৰ বিপৰীতে কয় যে বাজেটখনে যুৱ প্ৰজন্মৰ মহিলা, দৰিদ্ৰ আৰু কৃষকসকলৰ সহায়ৰ বাবে ভালেমান ব্যৱস্থা ৰাখিছে। ৰাজ্যসভাতো আজি বাজেট সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ NCPৰ প্ৰফুল্ল পেটেলে কয় যে কেন্দ্ৰীয় চৰকাৰে বিত্তীয় অনুশাসনমূলক দৃষ্টিভংগী গ্ৰহণ কৰাৰ লগতে 2014 চনৰ পৰা দেশৰ বিত্তীয় অৱস্থা বৰ্তাই ৰখাত সফল হৈছে। তেওঁ কয় যে যুৱক যুৱতীসকলৰ বাবে নিয়োগ সৃষ্টি এইবাৰৰ বাজেটৰ অন্যতম লক্ষ্য হিচাপে পৰিগণিত হৈছে। তদুপৰি চৰকাৰে এইবাৰৰ বাজেটত আন্তঃগাঁথনি খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। সদনত মত প্ৰকাশ কৰি বিজেপি সাংসদ ভুৱনেশ্বৰ কলিতাই কয় যে এইবাৰ বাজেটত দৰিদ্ৰ, কৃষক, মহিলা, মধ্যবিত্ত আৰু আন্তঃগাঁথনিৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ প্ৰশংসা কৰি সাংসদগৰাকীয়ে কয় যে এনে পদক্ষেপৰ বাবে 25 কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে চৰকাৰে 80 কোটি লোকক বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰি আহিছে। কেৰালাৰ ৱায়নাড জিলাত হোৱা ভূমিস্খলনৰ ঘটনাত নিহত লোকৰ সংখ্যা 93 বৃদ্ধি পাইছে। এই ঘটনাত আহত 128 জন লোকক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জিলাখনৰ ভূমিস্খলন প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। স্থলসেনা বাহিনী আৰু নৌসেনা বাহিনীৰ লোকে উদ্ধাৰ অভিযানত সহায় কৰিছে আৰু মুণ্ডক্কৰম এলেকাৰ পৰা প্ৰায় 150 জন লোকক উদ্ধাৰ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে কৈছে যে অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে সম্ভাৱ্য সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিন, পশ্চিমবংগৰ ৰাজ্যপাল CV আনন্দ বসুৱে তেওঁৰ সৈতে কথা পাতিছে আৰু সহায়ৰ হাত আগবঢ়াইছে। ৱায়নাড জিলাত স্থাপন কৰা 45টা সাহায্য শিবিৰত 3,069 গৰাকী লোকে আশ্ৰয় লৈ আছে বুলি তেওঁ প্ৰকাশ কৰে। কেৰালা চৰকাৰে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ সন্মানাৰ্থে আজিৰে পৰা দুদিনীয়া শোক ঘোষণা কৰিছে। এই সময়ছোৱাত সকলো ধৰণৰ ৰাজহুৱা অনুষ্ঠান আৰু উদযাপন বন্ধ থাকিব আৰু ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
প্রধানমন্ত্রী কিষাণ আঁচনির অধীনত 11 কোটিরও অধিক খেতিয়কক 3,26,000 কোটিরও অধিক টাকা প্রদান করা হয়েছে। কৃষি আর কৃষক কল্যাণমন্ত্রী শিবরাজ সিং চৌহানে আজি লোকসভার একটা লিখিত উত্তরত এই কথা প্রকাশ করে। কয় যে প্রধানমন্ত্রী কিষাণ আঁচনির সপ্তদশ কিস্তির ধন হিসাবে যাওয়া জুনত 9,26,00,000 কৃষক পরিয়াল 20,000 কোটিরও অধিক ধন মুক্তি করে দিয়া হয়েছে। মন্ত্রীগুলিয়ে কয় যে মুঠ 51,849 প্রশিক্ষিত কৃষি সখীর ভিতর 37,973 কৃষি পেড়া এক্সটেনশন কর্মীর প্রমাণপত্র প্রদান করা হয়েছে। ঝাড়খণ্ডের চক্রধরপুর রেল সংমন্ডলের বড়বন্দ আর খরসাওয়া রেল স্টেশনের মাজত আজি পুয়া হাওড়া মুম্বাই মেইল 18টা ডবা লাইনের পর বাগরি পড়া দুজন লোকের প্রাণ হেরায় আর অন্য কেবাজনো লোক আহত হয়। আহত যাত্রীসলক স্থানীয় চিকিৎসালয়ত ভর্তি করা হয়েছে। রেল বিভাগে গুরুতরভাবে আহত যাত্রীসক 5,00,000 টাক এককালীন সাহায্য আগবহার আহত যাত্রীসলক 1,00,000 টাক এককালীন সাহায্য আগবহাইছে। টাটানগর চক্রধরপুর রেলপথত কেবাখনো রেলের যাত্রা বাতিল করার আন কেবাখনো রেলের যাত্রা পথ সলনি করা হয়েছে। ঘটনাস্থলীত উদ্ধার অভিযান এতিয়াও অব্যাহত আছে। ভারতের মনু ভাকর আর সৌরভজিৎ সিংয়ে প্যারিস অলিম্পিকত 10 মিটার এয়ার পিস্তলের মিক্স শাখার দলীয় শিতানত দেশের হকে দ্বিতীয়টো ব্রঞ্জৰ পদক অর্জন করেছে। খেলোয়াড় দুগৰাকীয়ে আজি দক্ষিণ কোরিয়ার অহ ইয়ে জিন আর লি ওয়ান হোক 15-10 ফলাফলে পরাভূত করে। ইয়ারে মনু ভাকর স্বাধীনতা ভারতের ইতিহাস অলিম্পিকের একটা সংস্করণের দুটাক পদক লাভ করা দেশের প্রথমগারী খেলোয়াড় রূপে পরিগণিত হয়। ইয়ার পূর্বে মনু ভাকরে দেওবারে 10 মিটার এয়ার পিস্তল শিতানত ব্রঞ্জৰ পদক লাভ করেছিল। অলিম্পিকত অংশগ্রহণ করা প্রথম ব্রিটিশ ভারতীয় এথলিট নরমন প্রিটসার্ডে 1900 চনত প্যারিসত অনুষ্ঠিত অলিম্পিক ক্রীড়া মহোৎসবত দুটা রূপৰ পদক লাভ করেছিল। বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আর মল্লযোদ্ধা সুশীল কুমার অলিম্পিকত একাধিক পদক লাভ করা ভারতীয় খেলুৱৈ। অবশ্যে খেলুৱৈ দুয়োগৰাকীয়ে বেলেগ বেলেগ সংস্করণত পদক লাভ করেছিল। রাষ্ট্রপতি উপরাষ্ট্রপতি আর প্রধানমন্ত্রী প্যারিস অলিম্পিকত প্রদর্শন করা উল্লেখনীয় সাফল্যের মনু ভাকর আর সৌরভজিৎ সিংলৈ অভিনন্দন জানাইছে। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে সামাজিক মাধ্যমের একটা পোস্ট যোগে কৈছে যে মনু ভাকরে একেখন অলিম্পিকত দুটাক পদক অর্জন করা দেশের প্রথমগারী মহিলা শ্যুটার হিসাবে ইতিহাস রচনা করেছে। রাষ্ট্রপতি কৈছে যে খেলোয়াড়গুলিয়ে নিজের প্রদর্শনীরে দেশক গৌরবান্বিত করেছে। মনু ভাকর আর সৌরভজিৎ সিংয়ে ভবিষ্যতে অধিক কৃতিত্ব অর্জন সমর্থ হব বলে আশা প্রকাশ করে। উপরাষ্ট্রপতি জগদীপ ধনখড়ে খেলোয়াড় দুগারীক প্রশংসা করে কৈছে যে সাফল্য যুব প্রজন্মক অনুপ্রেরণা যোগায় যাব। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে সামাজিক মাধ্যমের একটা পোস্ট যোগে কৈছে যে ভারতীয় শ্যুটার সকলে দেশক গৌরবান্বিত করে আছে। কয় যে মনু ভাকর আর সৌরভজিৎ সিংয়ে অসাধারণ দক্ষতা আর দলীয় ভাবনার পরিচয় দিছে। কয় যে মনু ভাকরে নিরন্তর নিষ্ঠা আর শ্রেষ্ঠত্বর পরিচয় দিয়ে একাহে দুটাক অলিম্পিক পদক লাভ করবলে সমর্থ হয়েছে। ইপিনে সাত্বিক সাইরাজ রেঙ্কি রেড্ডি আর চিরাগ শেট্টির আজি জয়ের ধারা অব্যাহত রাখি ব্যাডমিন্টন পুরুষের ডাবলসের পুল পর্যায়ের নিজের অন্তিম খেলত ইন্দোনেশিয়ার প্রতিদ্বন্দ্বীক 21-13 গেমত পরাস্ত করে। উল্লেখযোগ্য যে ভারতীয় যুটিটে ইতিমধ্যে কোয়ার্টার ফাইনেলত স্থান নিশ্চিত করেছে। একেদরে ভারতে হকীর পুল বির এখন খেলত আজি আয়ারল্যান্ডক 2 গোলত পরাভূত করে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে চৰকাৰে 2025-26 চনৰ ভিতৰত দেশৰ বিত্তীয় নীতি 4.5% হ্ৰাস কৰিব। কেৰালাৰ ৱায়নাড জিলাত হোৱা ভূমিস্খলনৰ ঘটনাত 1000 লোকৰ সংখ্যা 93 বৃদ্ধি পাইছে। প্রধানমন্ত্রী কিষাণ আঁচনির অধীনত 11 কোটিরও অধিক খেতিয়কক 3,26,000 কোটিরও অধিক টাকা প্রদান করা হয়েছে। আর ভারতের মনু ভাকর আর সৌরভজিৎ সিংয়ে প্যারিস অলিম্পিকত 10 মিটার এয়ার পিস্তলের মিক্স শাখার দলীয় শিতানত দেশের লোকে দ্বিতীয়টো ব্রঞ্জৰ পদক অর্জন করেছে। আমার এটির বাতরি কিমানতে অন্ত পৰিল।